গীতমালা 52 অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে দাউদৰ মস্কিল নামেৰে গীত। যেতিয়া ইদুমিয়া দুবেগে চৌলৰ ওচৰলৈ আহি কৈছিল, দাউদ অহিমেলকৰ ঘৰলৈ আহিছে, এয়া সেই সময়ৰ ৰচিত গীত। হে বীৰ, তুমি দুষ্কৰ্মত কিয় গৰ্ব কৰিছা? ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে। তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা, সেই চলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা। তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা, সত্য কথাতকৈ মিছা কথা ক'বলৈহে ভাল পোৱা, চেলা। সেই চলনাকাৰী জিভা, যি কথাই ধ্বংস আনে তুমি তাকে ভাল পোৱা, কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব। তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি চিৰাচিৰ কৰিব, জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব, চেলা। ধাৰ্মিকসকলে তাকে দেখি ভয় কৰিব, তেওঁলোকে তোমাক এই কথা কৈ হাঁহিব। সৌজনে ঈশ্বৰৰ আশ্ৰয়ত নিৰ্ভয় নকৰিলে, কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে। দুষ্টতাৰ কাৰ্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্ৰয় ল'লে, কিন্তু মই হ'লে ঈশ্বৰৰ গৃহত কেঁচাপতীয়া জিত গছৰ নিচিনা। মই সকলো সময়তে ঈশ্বৰৰ প্ৰেমৰ ওপৰত ভাৰসা কৰোঁ। হে ঈশ্বৰ, তুমি যি সকলো কাৰ্য কৰিছা তাৰ বাবে মই চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিম। তোমাৰ ভক্তসকলৰ সন্মুখত মই তোমাৰ নাম অপেক্ষা কৰিম, কাৰণ এয়েই ভাল।